ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই নতুন কাৰ্যসূচীলৈ আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা। এয়া আমি আকৌ আপোনাৰ ওচৰলৈ লৈ আহিছো ঈশ্বৰৰ মধুময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰোঁ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। আশা কৰিছো আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আমি এইবুলিও আশা কৰিছো যে আপুনি মাজে সময়ে আমালৈ চিঠি পত্ৰ লিখি আছে। যদিহে লিখা নাই, অনুগ্ৰহ কৰি আজিয়ে দুখাৰিমান লিখি পঠিয়াওকচোন। কিবা সুধিবলগীয়া বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন প্ৰিয় শ্ৰোতা, আমি চমুকৈ প্ৰাৰ্থনা জনাওঁ। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাক অশেষ ধন্যবাদ জনাইছো, কিয়নো তোমাৰ বাক্য আলোচনা কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দিছা। প্ৰভু, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। তোমাৰ বাক্যৰ যোগেৰে তুমি আমাৰ আগত নিজকে প্ৰকাশ কৰা, আমাৰ জীৱনত তোমাৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ইজৰা পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আমি ইতিমধ্যে দেখিলো যে কুৰছ ৰজাৰ ৰাজ আজ্ঞা অনুসাৰে ইজৰাইল জাতি বাবিল দেশৰ পৰা মুকলি হৈ নিজৰ দেশলৈ উভতি আহিছিল, আৰু তেওঁলোকে ৰাজ আজ্ঞা মতেই অতি উৎসাহেৰে জিৰচালেমৰ মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব ধৰিছিল। কিন্তু লগে লগে তেওঁলোকৰ আগত বাধা আহিল। সেই সময়ত তেওঁলোক নিশ্চয় হতাশ হৈছিল। কিন্তু এতিয়া আমি দেখিম যে ঈশ্বৰ তেওঁৰ লোকবিলাকৰ লগত আছে, আৰু তেওঁৰ পৰিকল্পনা সিদ্ধ হবই। আমি দেখিম যে এটা আৱিষ্কাৰ ঘটিব, সেই আৱিষ্কাৰৰ দ্বাৰাই ইছৰাইলৰ শত্ৰুবোৰৰ মুখত ছাই সনাৰ দৰে হ'ব। আমি পাঠ কৰি যাম ইজৰা ৬ নম্বৰ অধ্যায়ৰ প্ৰথম পদ। পাছে দৰিয়াবচ ৰজাই আজ্ঞা কৰিলত বাবিলত বহুমূল্য বস্তু সাঁচি থোৱা দলিল পত্ৰ আদি ৰখা ঘৰত বিচাৰ কৰা গ'ল। অৰ্থাৎ কুৰছ ৰজাই সঁচাকৈয়ে সেই ৰাজ আজ্ঞা দিছিল নে নাই তাৰ বিচাৰ কৰা হ'ল। ২ আৰু ৩ নম্বৰ পদ। তাতে মাদিয়া প্ৰদেশৰ ৰাজগৃহত অকমথাত এখন নুৰিওৱা পত্ৰ পোৱা গ'ল। তাৰ মাজত সোঁৱৰণৰ অৰ্থে এই কথা লিখা আছিল বোলে, কুৰছ ৰজাৰ প্ৰথম বছৰত কুৰছ ৰজাই এই আজ্ঞা কৰিলে, জিৰচালেমত থকা ঈশ্বৰৰ গৃহৰ বিষয়ে মোৰ আজ্ঞা এই, সেই গৃহ তেওঁবিলাকৰ সেই যজ্ঞস্থান নিৰ্মাণ কৰা হওক আৰু তাৰ ভিত্তিমূল দৃঢ়ৰূপে স্থাপন কৰা হওক, সেয়ে ওখয় ষাঠিহাত আৰু বহলে ষাঠিহাত হ'ব। লগতে মন্দিৰৰ পাত্ৰবোৰৰ বিষয়েও এনেদৰে লিখা পোৱা গ'ল। ৫ নম্বৰ পদ। আৰু ঈশ্বৰৰ গৃহত যি যি সোণৰ আৰু ৰূপৰ বস্তু নবুখনেজৰে জিৰচালেমত থকা মন্দিৰৰ পৰা উলিয়াই বাবিললৈ আনিছিল, সেই সকলোকে ওলোটাই দিয়া যাব, আৰু প্ৰত্যেক বস্তু জিৰচালেমত থকা মন্দিৰৰ নিজ নিজ ঠাইলৈ নিয়া হ'ব আৰু সেইবোৰ ঈশ্বৰৰ গৃহত ৰাখিব। অৰ্থাৎ এই সকলোবোৰ কথা তাত লিখা আছিল আৰু দৰিয়াবচ ৰজাই সেইবোৰ পঢ়িবলৈ পালে। শত্ৰুবোৰে যদি সেই ৰাজ আজ্ঞা সঁচাকৈয়ে জাৰি কৰা হৈছিল নে নাই পৰীক্ষা কৰি চাবলৈ দৰিয়াবচ ৰজালৈ নিলিখিলেহেঁতেন, তেতিয়াহ'লে এই কথা ৰজাই গম নাপালেহেঁতেন। অৰ্থাৎ অন্যায় কৰিবলৈ গৈ শত্ৰুবোৰে আচলতে ইছৰাইলীয়া লোকসকলৰ মংগলহে কৰিলে। দেখিলেনে প্ৰিয় শ্ৰোতা, ঈশ্বৰে সহায় কৰিলে আমাৰ প্ৰতিকূল অৱস্থাৰো সলনি কৰি আমাৰ বাবে অনুকূল কৰি তুলিব পাৰে। তেতিয়া দৰিয়াবচ ৰজাই তত্ত্বনয়লৈ এইবুলি লিখি পঠিয়ালে, ৬ আৰু ৭ নম্বৰ পদ। এই হেতুকে হে নদীৰ সিপাৰে থকা দেশাধ্যক্ষ তত্ত্বনয় চথৰ বুজনয়, আৰু নদীৰ সিপাৰে থকা তোমালোকৰ সহকাৰী অফৰচটখিয়াবিলাক, তোমালোক এতিয়া তাৰ পৰা আঁতৰি থাকা। ঈশ্বৰৰ সেই গৃহৰ কাৰ্য চলিবলৈ দিয়া। যিহুদীবিলাকৰ অধ্যক্ষ আৰু যিহুদীবিলাকৰ বৃদ্ধবিলাকে ঈশ্বৰৰ সেই গৃহ তাৰ নিজ ঠাইত নিৰ্মাণ কৰাওক। তত্ত্বনয় ভাবিছিল যে তেওঁ এজন দেশাধ্যক্ষ আৰু যথেষ্ট ক্ষমতা থকা লোক, সেইকাৰণে তেওঁ সেই মন্দিৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিব পাৰিব। কিন্তু দৰিয়াবচ ৰজাই দেখিলে যে ইতিমধ্যেই জাৰি কৰি থোৱা ৰাজ আজ্ঞা মতেহে সেই নিৰ্মাণ কাৰ্য চলিছিল। মাদিয়া আৰু পাৰ্চিয়াসকলৰ সেই ৰাজ আজ্ঞা আইনৰ নিচিনা, সলনি কৰিব নোৱাৰি। ৮ নম্বৰ পদ। তাত বাজে ঈশ্বৰৰ সেই গৃহ সাজিবৰ নিমিত্তে তোমালোকে যিহুদীবিলাকৰ সেই বৃদ্ধবিলাকক কি সহায় কৰিবা, মই তাৰে আজ্ঞা দিছো। সেই লোকবিলাকে বাধা নাপাবৰ নিমিত্তে ৰজাৰ ধন অৰ্থাৎ নদীৰ সিপাৰৰ ৰাজকৰৰ পৰা কোনো ত্ৰুটি নোহোৱাকৈ তেওঁবিলাকক খৰচ দিয়া হওক। অৰ্থাৎ ৰজাই কৈছে, তোমালোকে কামত বাধা দিব নোৱাৰা, বৰং সহায়হে কৰা। কেনে আচৰিত কথা, কামত বাধা দিব খোজা মানুহবোৰে এতিয়া কামত সহায় কৰিব লগা হ'ল। ঈশ্বৰে মানুহৰ বিৰোধী স্বভাৱকো উচিতৰূপে ব্যৱহাৰ কৰি নিজৰ অৰ্থে কামত লগাব জানে। সেই মহান ঈশ্বৰক আমি ভৰসা কৰিবলৈ মাত্ৰ শিকিব লাগে। ৯ আৰু ১০ পদ। আৰু তেওঁবিলাকে স্বৰ্গৰ ঈশ্বৰৰ উদ্দেশ্যে শুঘ্ৰাণৰ অৰ্থে বলিদান কৰিবৰ নিমিত্তে আৰু ৰজা ও তেওঁৰ পুত্ৰবিলাকৰ অৰ্থে জীৱন প্ৰাৰ্থনা কৰিবৰ নিমিত্তে জিৰচালেমত থকা পুৰোহিতবিলাকে কোৱাৰ দৰে তেওঁবিলাকৰ প্ৰয়োজনীয় বস্তুবোৰ অৰ্থাৎ স্বৰ্গৰ ঈশ্বৰৰ উদ্দেশ্যে হোম বলিৰ অৰ্থে ডেকা ভতৰা মতা মেৰ আৰু মেৰ পোৱালী আৰু ঘেঁহু ধান লোন দ্ৰাক্ষাৰস আৰু তেল ক্ষতি নোহোৱাকৈ দিনে দিনে তেওঁবিলাকক দিয়া হওক। কি যে সুন্দৰ ৰাজাজ্ঞা! এনে ৰাজাজ্ঞা যিহুদী লোকসকলৰ বাবে সপোনৰো অগোচৰ আছিল, কিন্তু ঈশ্বৰে অসম্ভৱো সম্ভৱ কৰি পেলালে। 11 নম্বৰ পদ, মই আৰু আজ্ঞা কৰিছো যে যিকোনোৱে এই আজ্ঞাৰ অন্যথা কৰিব তাক ঘৰৰ পৰা এডাল কাঠ উলিয়াই নি তাক তাত তুলি আঁৰি থোৱা হ'ব আৰু সেই দোষৰ কাৰণে তাৰ ঘৰ গোবৰৰ দ'ম কৰা হ'ব। 12 নম্বৰ পদ, আৰু যিকোনো ৰজা ও প্ৰজাই এই আজ্ঞাৰ অন্যথা কৰি জেৰুচালেমত থকা ঈশ্বৰৰ সেই গৃহ বিনষ্ট কৰিবলৈ হাত দিব, সেই ঠাইত নিজৰ নাম স্থাপন কৰা ঈশ্বৰে সেই সকলোকে উচ্ছন্ন কৰক। মই দৰিয়াবছে আজ্ঞা কৰিলো, ইয়াক যত্নেৰে কৰা হওক। ঈশ্বৰে কুৰছ ৰজাৰ দ্বাৰাই ৰাজাজ্ঞা দি যিহুদী লোকবোৰক দেশলৈ ঘূৰি আহিবলৈ সুবিধা কৰি দিছিল। এতিয়া আকৌ দৰিয়াবছ ৰজাৰ দ্বাৰাই ৰাজাজ্ঞা দিয়াই সেই মন্দিৰ নিৰ্মাণ কাৰ্য সুকলমে যাতে হয় তাৰ ব্যৱস্থা কৰি দিছে। অথচ এই দুয়োজন ৰজা পৰজাতীয় ৰজা। সঁচাকৈয়ে আমি বিশ্বাস কৰা সেই মহান ঈশ্বৰে অভাৱনীয় ধৰণে কাৰ্য সম্পাদন কৰিব পাৰে। সেই ঈশ্বৰক আপুনি বিশ্বাস কৰি চলিবলৈ শিকিছেনে? এই প্ৰসংগতে আমি হগ্গয় ভাৱবাদী আৰু জখৰীয়া ভাৱবাদীৰ পুস্তক দুখন পঢ়ি ল'ব পাৰিলে ভাল। এই দুয়োজন ভাৱবাদীয়ে প্ৰায়ে কম গুৰুত্ব পায়, কিন্তু তেওঁলোকে ইয়াত গুৰুত্বপূৰ্ণ কাম কৰিছে। 14 পদত চাওক, আৰু যিহুদীবিলাকৰ বৃদ্ধবিলাকে হগ্গয় ভাৱবাদীৰ আৰু ইদ্দুৰ পুত্ৰ জখৰীয়াৰ ভাৱবাণীৰ সহায়ত সাজি কৃতকাৰ্য হল, আৰু তেওঁবিলাকে ইছৰাইলৰ ঈশ্বৰৰ আজ্ঞা অনুসাৰে কুৰছ দৰিয়াবছ আৰু পাৰস্যৰ অৰ্থক্ষেত্ৰ ৰজাৰ হুকুমৰ দৰে গৃহ সাজি সমাপ্ত কৰিলে। মন্দিৰ নিৰ্মাণৰ কাম কৰিবলৈ লোকসমূহক উদগনি দিছিল হগ্গয় আৰু জখৰীয়া ভাৱবাদীয়ে। ঈশ্বৰে পৰিস্থিতিৰো সলনি কৰি দিছিল আৰু হতাশ হৈ যোৱা লোকসমূহক উদগনি যোগাবলৈ হগ্গয় আৰু জখৰীয়া ভাৱবাদীকো ব্যৱহাৰ কৰিছিল। 15 আৰু 16 পদ, আৰু দৰিয়াবছ ৰজাৰ ৰাজত্বৰ ষষ্ঠ বছৰত অদৰ মাহৰ তৃতীয় দিনা এই গৃহ সমাপ্ত হল। পাছে ইছৰাইলৰ সন্তানবিলাকে অৰ্থাৎ পুৰোহিত লেবিয়া আদি বন্দী অৱস্থাৰ পৰা অহা লোকবিলাকে আনন্দেৰে ঈশ্বৰৰ গৃহ প্ৰতিষ্ঠা কৰিলে। ইয়াত ইছৰাইলৰ সন্তানবিলাক আৰু বন্দী অৱস্থাৰ পৰা লোকবিলাক বুলি কোৱা হৈছে। তাৰমানে কেৱল মাত্ৰ যিহুদা আৰু বিন্যামিনৰ সন্তানবিলাককেই বুজোৱা নাই, ইছৰাইলৰ সকলো সন্তানকেই বুজোৱা হৈছে। তাৰমানে ইছৰাইলৰ বাকী 10 ফৈদৰ লোককো বুজোৱা হৈছে। 17 নম্বৰ পদ, ঈশ্বৰৰ গৃহ প্ৰতিষ্ঠা কৰা সময়ত তেওঁবিলাকে 100 ভতৰা 200 মতা মেৰ আৰু 400 মেৰ পোৱালী আৰু আটাই ইছৰাইলৰ নিমিত্তে পাপাৰ্থক বলিস্বৰূপে ইছৰাইলৰ ফৈদৰ সংখ্যা অনুসাৰে 12 মতা চাগ উৎসৰ্গ কৰিলে। ইছৰাইলৰ আটাই ফৈদৰ কাৰণে উৎসৰ্গ কৰিলে, অৰ্থাৎ গোটেই 12 ফৈদৰ কাৰণে 12 বলি উৎসৰ্গ কৰা হৈছিল। কোনো কোনো লোকে ক'ব খোজে ইছৰাইলৰ 10 ফৈদ হেৰাই গৈছিল, কিন্তু আমি ইয়াত পোৱা বৰ্ণনাৰ পৰাই গম পালো যে কোনোটো ফৈদেই আচলতে হেৰাই যোৱা নাছিল। 19-22 নম্বৰ পদ, পাছে প্ৰথম মাহৰ চতুৰ্দশ দিনা বন্দী অৱস্থাৰ পৰা অহা লোকবিলাকে নিষ্ঠাৰ পৰ্ব পালন কৰিলে, কিয়নো পুৰোহিত আৰু লেবিয়াবিলাকে নিজকে সুচী কৰিছিল। তেওঁবিলাক সকলোৱে সুচী আছিল আৰু তেওঁবিলাকে বন্দী অৱস্থাৰ পৰা অহা সকলো লোকবিলাকৰ নিমিত্তে আৰু তেওঁবিলাকৰ পুৰোহিত ভাইবিলাকৰ নিজৰ নিমিত্তেও নিষ্ঠাৰ পৰ্বৰ বলিবোৰ মাৰিলে। আৰু বন্দী অৱস্থাৰ পৰা উলটি অহা ইছৰাইলৰ সন্তানবিলাকে আৰু যিমান লোকে ইছৰাইলৰ ঈশ্বৰ জিহুৱাক সেৱাভক্তি কৰিবলৈ তেওঁবিলাকৰ ফলীয়া হৈ দেশ নিবাসী জাতিবিলাকৰ অশৌচৰ পৰা নিজকে পৃথক কৰিছিল, সেই আটাইবিলাকে তাক ভোজন কৰিলে আৰু 7 দিনলৈকে খমিৰ নিদিয়া পিঠাৰ পৰ্ব আনন্দেৰে পালন কৰিলে, কিয়নো জিহুৱাই তেওঁবিলাকক আনন্দিত কৰিছিল আৰু ইছৰাইলৰ ঈশ্বৰৰ গৃহৰ কাৰ্যত তেওঁবিলাকৰ হাত সবল কৰিবৰ নিমিত্তে অসুৰৰ ৰজাৰ মন তেওঁবিলাকলৈ ঘূৰালে। মন্দিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হল, মন্দিৰ উৎসৰ্গা কৰা কাৰ্য হৈ গল, আৰু তাৰ মাত্ৰ 5 সপ্তাহ পাছত এতিয়া আমি ইছৰাইলীয় লোকসকলে নিষ্ঠাৰ পৰ্ব পালন কৰা দেখিবলৈ পালো। নিষ্ঠাৰ পৰ্বই প্ৰভু যীশুৱে সম্পন্ন কৰা পৰিত্ৰাণৰ কথা বুজায়। নিষ্ঠাৰ পৰ্বত যেনেদৰে মেয়াৰ বলি দিয়া হয়, একেদৰে যীশুখ্ৰীষ্টই মানৱ জাতিৰ মুক্তিৰ অৰ্থে নিজকে বলিস্বৰূপে আগবঢ়াইছিল ক্ৰুচৰ ওপৰত, আৰু সেয়াও নিষ্ঠাৰ পৰ্বৰ সময়তে ঘটা ঘটনা আছিল। প্ৰকৃততে যিহুদীসকলে পালন কৰা নিষ্ঠাৰ পৰ্বৰ যোগেদি ঈশ্বৰে জগতৰ পৰিত্ৰাণৰ কাৰণে আহিবলগীয়া প্ৰকৃত নিষ্ঠাৰ পৰ্বৰ মেয়াৰ পোৱালী যীশুখ্ৰীষ্টৰ কথাকেই ঘোষণা কৰিছিল। সেই নিষ্ঠাৰ পৰ্বৰ ভোজত আমি সকলোৱেই ভাগ ল'ব পাৰো, যদিহে আমি যীশুখ্ৰীষ্টক বিশ্বাস কৰি তেওঁকেই আমাৰ সকলো পাপৰ প্ৰায়চিত্ত বুলি মানি লৈ তেওঁক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰো, আমি সেই নিস্তাৰ পৰ্বৰ অংশীদাৰ হওঁ। প্ৰথম নিস্তাৰ পৰ্বই যেনেকৈ মিছৰ দেশৰ বন্দী অৱস্থাৰ পৰা ইছৰাইল জাতিৰ লোকসকল মুকলি হৈ অহাটো বুজাইছিল, আৰু আজিৰ পাঠত পোৱা নিস্তাৰ পৰ্বই যেনেকৈ বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা লোকসকল মুকলি হৈ আহি মন্দিৰ পুনৰ নিৰ্মাণ কৰাৰ আনন্দক বুজাইছে, যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ যোগেৰে আমি ভাগ লোৱা নিস্তাৰ পৰ্বই আমি ছয়তানৰ বন্দী অৱস্থাৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তানৰূপে নতুন জন্ম লাভ কৰাক বুজায়। প্ৰিয় শ্ৰোতা, আপুনি প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰিছেনে? এতিয়া আমি 7 নম্বৰ অধ্যায়ৰ 1ম পদৰ পৰা 5 নম্বৰ পদলৈ পঢ়িম। সেই সকলো ঘটনাৰ পাছত পাৰস্যৰ অৰ্থক্ষত্ৰ ৰজাৰ ৰাজত্বৰ কালত চৰায়াৰ পুত্ৰ ইজৰাই বাবিলৰ পৰা যাত্ৰা কৰিলে। সেই চৰায়া অজৰিয়াৰ পুত্ৰ, অজৰিয়া হিলকিয়াৰ পুত্ৰ, হিলকিয়া চল্লুমৰ পুত্ৰ, চল্লুম চাদুকৰ পুত্ৰ, চাদুক অহিটুবৰ পুত্ৰ, অহিটুব অমৰিয়াৰ পুত্ৰ, অমৰিয়া অজৰিয়াৰ পুত্ৰ, অজৰিয়া মৰায়ুতৰ পুত্ৰ, মৰায়ুত জৰহিয়াৰ পুত্ৰ, জৰহিয়া উজ্জিৰ পুত্ৰ, উজ্জি বুক্কিৰ পুত্ৰ, বুক্কি অবিচুৱাৰ পুত্ৰ, অবিচুৱা পিনহছৰ পুত্ৰ, পিনহছ ইলিয়াজৰ পুত্ৰ, ইলিয়াজৰ প্ৰধান পুৰোহিত হাৰুণৰ পুত্ৰ। ইজৰাক জিৰচালেমলৈ উভতি গৈ নগৰ পুনৰ নিৰ্মাণ কৰিবলৈ অনুমতি দিছিল অৰ্থক্ষত্ৰ ৰজাই। এয়ে আছিল দানিয়েল ভৱবাদীৰ 70 সপ্তাহৰ ভৱিষ্যৎবাণীটোৰ আৰম্ভণি। আমি নহিমীয়া পুস্তক অধ্যয়ন কৰোতে এই বিষয়ে অধিককৈ আলোচনা কৰিম। এই শাস্ত্ৰাংশত হাৰুণৰ নাতিয়েক পিনহছৰ নাম উল্লেখ কৰা আমি পাইছো। আমি প্ৰথমে পিনহছৰ নাম পাওঁ এটা বিশেষ ঘটনাৰ সময়ত। ইছৰাইলৰ লোকসকলে মূৰ্তি পূজাত ৰত হৈছিল আৰু শাস্তিস্বৰূপে ইছৰাইলৰ লোকৰ মাজলৈ মহামাৰী নামি আহিছিল, কিন্তু পিনহছৰ উৎসাহ আৰু তৎপৰতাৰ দ্বাৰা সেই মহামাৰী বন্ধ হৈছিল। আপুনি নিশ্চয় মনত পেলাব পাৰিব যে যেতিয়া বালাম ভাৱবাদীয়ে ইছৰাইলক অভিশাপ দিয়াত বাধা পাইছিল, তেতিয়া তেওঁ ৰজাক ইছৰাইল জাতিৰ লগত বিবাহৰ যোগেদি মিলি পৰিবলৈ পৰামৰ্শ দিছিল, যাতে তাৰ দ্বাৰাই মাংসিকতা, জাগতিকতা আৰু ছয়তানৰ কাৰ্যবোৰ ইছৰাইল জাতিৰ মাজত সোমাই পৰিব পাৰে আৰু ইছৰাইল জাতিক আত্মিকভাৱে দুৰ্বল কৰি তুলিব পাৰে। এজন ইছৰাইলীয় লোকে এগৰাকী মিডিয়নীয়া তিৰোতা বিয়া কৰাইছিল। ইছৰাইল জাতিৰ লোকে প্ৰজাতিৰ লগত বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে প্ৰজাতিৰ দেৱতাবোৰ উপাসনা কৰাৰ প্ৰতি আকৃষ্ট হৈ পৰে। গতিকে মহামাৰী ৰূপত ইছৰাইল জাতিৰ ওপৰলৈ অভিশাপ নামি আহে। পিনহছে সেই মিডিয়নীয়া তিৰোতা বিয়া কৰোৱা মানুহজনক সেই মিডিয়নীয়া তিৰোতাগৰাকীৰ লগত একেলগে মৃত্যুদণ্ড দিয়াৰ দ্বাৰাই সেই মহামাৰী বন্ধ কৰাত সক্ষম হৈছিল। অগণন লোকৰ প্ৰাণ ৰক্ষা কৰিবলৈ 2জন লোকৰ প্ৰাণ বিসৰ্জন দিব লগা হৈছিল। সেই কাৰ্যৰ বাবে ঈশ্বৰে প্ৰসন্ন হৈ প্ৰতিজ্ঞা কৰিছিল যে পুৰোহিতৰ কাৰ্য সদায় পিনহছৰ পৰিয়ালৰ ওপৰত ন্যস্ত থাকিব। বহুতো সময়ত আমি ভাবিব পাৰো যে মৃত্যুদণ্ডটো অতি কঠোৰ, কিন্তু কেতিয়াবা আন আন লোকৰ প্ৰাণ ৰক্ষা কৰিবলৈ দোষীক মৃত্যুদণ্ড দিব লগা হয়। 6 নম্বৰ পদ, এই ইজৰা ইছৰাইলৰ ঈশ্বৰে দিয়া মুচিৰ ব্যৱস্থাত পাৰ্গত অধ্যাপক আছিল। তেওঁৰ ঈশ্বৰ যিহোৱাৰ হাত তেওঁৰ ওপৰত থকাত তেওঁ খোজা সকলোকে ৰজাই তেওঁক দিলে। তেওঁ পুৰোহিতালী কাম কৰিবলৈ তেতিয়ালৈকে কিজানি সুযোগ পোৱা নাছিল। তেওঁ নিশ্চয় ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাতেই কাল নিয়াইছিল। এতিয়া ইমান দিনে যিবোৰ পঢ়ি আছিল সেইবোৰ কাৰ্যত ব্যৱহাৰ কৰিবলৈ তেওঁ সুবিধা পাব ধৰিছে। ইজৰা যে ঈশ্বৰৰ বাক্যত পণ্ডিত আছিল সেই কথা আনকি বাবিল দেশতো জনাজাত আছিল। ইজৰা পুস্তকৰ 7 নম্বৰ অধ্যায় 21 পদত আমি পাওঁ যে আনকি ৰজায়ো সেই কথা জানিছিল। ইজৰা প্ৰকৃত অৰ্থত ঈশ্বৰৰ বাক্যৰ অধ্যাপক আছিল। প্ৰিয় শ্ৰোতা, আজি আমাৰ হাতে হাতে বাইবেল আছে, আমি বাৰু কিমান গুৰুত্ব দি তাক অধ্যয়ন কৰো? আমি বাৰু কিমানে বাইবেলৰ পৰা আনক কথা কবলৈ সাহস কৰো? 7 পদত চাওক, সেই অৰ্থক্ষত্ৰ ৰজাৰ ৰাজত্বৰ 7ম বছৰত ইছৰাইলৰ সন্তানবিলাকৰ কেতবিলাক, পুৰোহিতবিলাকৰ কেতবিলাক, লেবিয়া, গায়ক, দুৱৰী আৰু নথনীয়াবিলাকে জিৰচালেমলৈ যাত্ৰা কৰিলে। বাবিলত ৰৈ যোৱা ইছৰাইলীয় লোকবিলাকৰ মাজত পুনৰ জাগৰণ হল আৰু এইবাৰ প্ৰায় 2000 মান লোক নিজ দেশলৈ উভতি যাবলৈ ওলাল। 8 আৰু 9 নম্বৰ পদ, পাছে ৰজাৰ ৰাজত্বৰ 7ম বছৰৰ 5ম মাহত তেওঁ জিৰচালেম পালে। কিয়নো 1ম মাহৰ 1ম দিনা ইজৰা বাবিলৰ পৰা ৰাওনা হৈছিল আৰু তেওঁৰ ওপৰত তেওঁৰ ঈশ্বৰৰ মংগলময় হাত থকাত তেওঁ 5ম মাহৰ 1ম দিনা জিৰচালেম। তেওঁলোকে অৰ্থক্ষত্ৰ ৰজাৰ ৰাজত্বৰ 7ম বছৰত জিৰচালেমলৈ উভতি আহিছিল। জিৰচালেম পাওঁতে তেওঁলোকৰ প্ৰায় 5 মাহ সময় লাগিছিল। সেই সময়ত আজিৰ দৰে উৰাজাহাজ নাছিল, খোজকাঢ়িয়ে যাব লগা হৈছিল, গতিকে যাত্ৰাটো নিশ্চয় দীঘলীয়া আৰু কষ্টকৰ আছিল। 10 নম্বৰ পদ, কিয়নো যীহোৱাৰ ব্যৱস্থাৰ বুজ লৈ সেইমতে কাৰ্য কৰিবলৈ আৰু ইছৰাইলৰ মাজত বিধি আৰু শাসন প্ৰণালীৰ শিক্ষা দিবলৈ ইজৰাই নিজ মন থিৰ কৰিছিল। নিজৰ দেশলৈ যোৱা দিনটোৰ কাৰণে ইজৰাই নিজৰ মন সাজু কৰি ৰাখিছিল। তেনে এটা দিন আহিব বুলি তেওঁ জানিছিল, কাৰণ তেওঁ ঈশ্বৰত বিশ্বাস ৰাখিছিল। গতিকে তেওঁ নিজৰ মন থিৰ কৰি মুচিৰ ব্যৱস্থাৱলী অৰ্থাৎ পুৰণি নিয়মৰ প্ৰথম পাঁচখন পুস্তক আৰু যীহোচুৱাৰ পুস্তক অধ্যয়ন কৰিছিল, কাৰণ সেই সময়ত পুৰণি নিয়মৰ কেইকেইখন পুস্তকহে লিখা হৈছিল। বহুতো পণ্ডিতৰ মতে প্ৰথম আৰু দ্বিতীয় বংশাৱলীৰ লিখক ইজৰা। ইজৰাই কেৱল ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাতেই ক্ষান্ত নাথাকি তাক পালনো কৰিছিল। প্ৰিয় শ্ৰোতা, এইটো অতি প্ৰয়োজনীয় কথা। ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা বেলেগ কথা আৰু পালন কৰাটো বেলেগ কথা। ইজৰাই ঈশ্বৰৰ বাক্য শিকাবলৈও ইচ্ছা কৰিছিল। ঈশ্বৰৰ লোকসকলে ঈশ্বৰৰ শিক্ষা আৰু ব্যৱস্থাৱলীৰ কথা বুজি যাতে পাব পাৰে তাৰ বাবে ইজৰাই চিন্তা কৰিছিল। এঘাৰৰ পৰা তেৰ নম্বৰ পদ, পুৰোহিত আৰু অধ্যাপক যীহোৱাৰ আদেশ বাক্যৰ আৰু ইছৰাইলক দিয়া তেওঁৰ বিধিৰ অধ্যাপক যি ইজৰা, তেওঁক অৰ্থক্ষত্ৰ ৰজাই দিয়া পত্ৰখনৰ নকল এই স্বৰ্গৰ ঈশ্বৰৰ ব্যৱস্থাৰ অধ্যাপক সিদ্ধ ইত্যাদি ইজৰা পুৰোহিতলৈ ৰাজাধিৰাজ অৰ্থক্ষত্ৰ নমস্কাৰ। মই এই আজ্ঞা কৰিছো যে মোৰ ৰাজ্যৰ ভিতৰৰ ইছৰাইল জাতিৰ যিমান লোক আৰু সিবিলাকৰ যিমান পুৰোহিত ও লেবিয়া মানুহ নিজ ইচ্ছাৰে জিৰচালেমলৈ যাব খোজে, সিবিলাক তোমাৰ লগত যাওক। অৰ্থক্ষত্ৰ ৰজাই এই ৰাজাজ্ঞা জাৰি কৰি ইজৰা আৰু আন আন ইচ্ছুক লোকসকলক জিৰচালেমলৈ উভতি যোৱাৰ অনুমতি প্ৰদান কৰিছিল। তেওঁলোক ঘূৰি যাবই লাগিব বুলি বাধ্যবাধকতা নাছিল, ইচ্ছা কৰিলে তেওঁলোক যাব পাৰে বুলি অনুমতি দিয়া হৈছিল। চৈধ্যৰ পৰা ষোল্ল নম্বৰ পদ, কিয়নো তোমাৰ হাতত থকা তোমাৰ ঈশ্বৰৰ ব্যৱস্থাৰ দৰে যিহুদা আৰু জিৰচালেমৰ বিষয়ে বুজ বিচাৰ ল'বলৈ আৰু জিৰচালেমত যিজনৰ নিবাস আছে ইছৰাইলৰ সেই ঈশ্বৰৰ উদ্দেশ্যে ৰজা আৰু তেওঁৰ মন্ত্ৰীবিলাকে নিজ ইচ্ছাৰে দিয়া ৰূপ আৰু সোণ আৰু লোকবিলাক ও পুৰোহিতবিলাকে জিৰচালেমত থকা সিবিলাকৰ ঈশ্বৰৰ গৃহৰ নিমিত্তে নিজ ইচ্ছাৰে এনেই দিয়া উপহাৰে সৈতে গোটেই বাবিল প্ৰদেশত তুমি যিমান ৰূপ আৰু সোণ পাব পাৰা সেই সকলোকে লৈ যাবলৈ ৰজা আৰু তেওঁৰ সাতজন মন্ত্ৰীৰ দ্বাৰাই তোমাক পঠোৱা হৈছে। প্ৰিয় শ্ৰোতা, আমি বুজি পাওঁ যে ইজৰাই ৰাজসভাত নিশ্চয় ঈশ্বৰৰ বিষয়ে শিক্ষা দি আছিল। আমি দেখিছো যে ৰজা আৰু তেওঁৰ সাতজন মন্ত্ৰীয়ে ইজৰাইলৰ ঈশ্বৰৰ প্ৰতি দান উপহাৰ আগবঢ়াইছিল। নিশ্চয় ইজৰাইৰ যোগেদিয়েই তেওঁলোকে ঈশ্বৰক ভয়ভক্তি কৰিবলৈও শিকিছিল। লোকবিলাকৰ বিচাৰ কৰিবৰ কাৰণে শাসনকৰ্তা আৰু বিচাৰকৰ্তা নিযুক্ত কৰাৰ কৰ্তৃত্বও ইজৰাক দিয়া হৈছিল। তেওঁলোকে এই সকলোবোৰ বস্তু গোটাই ললে। ইজৰাইৰ হাতত ৰজাৰ পত্ৰখন দিয়া হল আৰু যাত্ৰা আৰম্ভ কৰিবলৈ প্ৰস্তুতি চলোৱা হল। ৰজাৰ সেই পত্ৰখনৰ মাজেৰে ঈশ্বৰৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাৰ ভাৱ প্ৰকাশ পাইছে। চিঠিখন কেনেদৰে সামৰণি মাৰিছে চাওকচোন, ছাব্বিছ নম্বৰ পদ, আৰু যিকোনোৱে তোমাৰ ঈশ্বৰৰ ব্যৱস্থা আৰু ৰজাৰ আজ্ঞা পালন কৰিবলৈ অসন্মত হ'ব তাক শাসন কৰা হওক, তাৰ প্ৰাণদণ্ড, দেশান্তৰ কৰা দণ্ড, অৰ্থদণ্ড বা কাৰাদণ্ড হওক। ইয়াত ঈশ্বৰৰ ব্যৱস্থা মনাৰ কথা কওঁতে জিৰচালেমলৈ উভতি যোৱা যিহুদী লোকসকলে মনাৰ কথা কোৱা হৈছে, অৰ্থাৎ তেওঁলোকে যদি নিজ দেশলৈ ঘূৰি যায় তেন্তে ঈশ্বৰৰ ব্যৱস্থা বুলি মানি চলিব লাগিব, ঈশ্বৰৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত কোনো আপোচ নহ'ব। সাতাইছ পদ, আমাৰ ওপৰ পিতৃবিলাকৰ ঈশ্বৰ যীহোৱা ধন্য, তেওঁ জিৰচালেমত থকা যীহোৱাৰ গৃহ শোভিত কৰিবলৈ এনেকুৱা মতি ৰজাৰ মনত দিলে। এয়া ইজৰাই ঈশ্বৰক ধন্যবাদ দিছে। মন্দিৰটো কেৱল পুনৰ নিৰ্মাণ কৰাই নহয় লগতে মন্দিৰটো শোভিত কৰাও হল। আঠাইছ নম্বৰ পদ, আৰু ৰজাৰ, তেওঁৰ মন্ত্ৰীবিলাকৰ আৰু তেওঁৰ সকলো পৰাক্ৰমী অধ্যক্ষবিলাকৰ সাক্ষাতে মোক অনুগ্ৰহপ্ৰাপ্ত কৰিলে আৰু মোৰ ওপৰত মোৰ ঈশ্বৰ যীহোৱাৰ হাত থকাত মই হাঁহিয়াল হৈ মোৰ লগত যাবৰ নিমিত্তে ইছৰাইলৰ মাজৰ পৰা মূল মানুহবিলাকক গোটালো। ইজৰাই সকলো কথাৰ কাৰণে কৃতিত্ব আৰু গৌৰৱ ঈশ্বৰকেই দিছে। বন্দী অৱস্থাৰ লোক হৈও তেওঁ ৰজা আৰু মন্ত্ৰীবোৰৰ পৰা অনুগ্ৰহপ্ৰাপ্ত হৈছিল কাৰণ ঈশ্বৰৰ মহান শক্তিয়ে সেই কাম সম্ভৱ কৰি তুলিছিল। প্ৰিয় শ্ৰোতা, ঈশ্বৰে যেতিয়া আমাক সহায় কৰে অসম্ভৱো সম্ভৱ হয়। আমি আশা কৰাতকৈ বহু বেছি কাৰ্য আমি কৰিবলৈ সক্ষম হওঁ। প্ৰতিকূল পৰিস্থিতি সলনি হৈ যায়, আমাৰ শত্ৰুৰো মন সলনি হৈ যায়। তেনে এজন সৰ্বশক্তিমান ঈশ্বৰক আমি চিনি পোৱাটো অতি প্ৰয়োজনীয় নহয়নে? আপুনি সেই মহান ঈশ্বৰক চিনি পায়নে? তেওঁ নিজ পুত্ৰ যীশুখ্ৰীষ্টৰ যোগেদি নিজকে মানৱ জাতিৰ আগত প্ৰকাশ কৰিছে। যিজনে যীশুক জানে তেওঁ সেই মহান পিতৃ ঈশ্বৰক জানিব পাৰে। যীশুখ্ৰীষ্টক গ্ৰহণ কৰা প্ৰতিজন ব্যক্তিয়েই সেই মহান ঈশ্বৰৰ সন্তান বুলি স্বীকৃতি পায়, এইবুলি বাইবেলত লিখা আছে। সেই মহান ঈশ্বৰক আপুনি আজিয়েই নিজৰ পিতৃ বুলি গ্ৰহণ কৰিব পাৰে, প্ৰভু যীশুক নিজৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি সেই কাম আজিয়েই এই মুহূৰ্ততে নকৰে কিয়, আপোনাৰ জীৱন হৈ পৰিব আশীৰ্বাদেৰে ভৰা। খ্ৰীষ্টৰ হাতত আপুনি হৈ ৰব নিৰাপদ অনন্তকালৰ বাবে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।